মঠিয়া লিখা শুভবাৰ্তা এক অধ্যায়। যীশুৰ বংশাৱলী। যীশুখ্ৰীষ্ট ডায়ুদৰ বংশৰ আৰু ডায়ুদ আব্ৰাহামৰ বংশৰ লোক। যীশুখ্ৰীষ্টৰ বংশৰ তালিকা এই। আব্ৰাহামৰ পুত্ৰ ইছহাক, ইছহাকৰ পুত্ৰ জাকুব, জাকুবৰ পুত্ৰ যিহুদা আৰু তেওঁৰ ভায়েক ককায়েকসকল। যিহুদাৰ পুত্ৰ পেৰছ আৰু চেৰহৰ। তেওঁলোকৰ মাক আছিল তামাৰ। পেৰছৰ পুত্ৰ হিছৰুণ, হিছৰুণৰ পুত্ৰ ৰাম, ৰামৰ পুত্ৰ অম্বিনাদব, অম্বিনাদবৰ পুত্ৰ নহচুন, নহচুনৰ পুত্ৰ চলোমন, চলোমনৰ পুত্ৰ বোৱাজ, তেওঁৰ মাক আছিল ৰাহব, বোৱাজৰ পুত্ৰ উবেদ, তেওঁৰ মাক আছিল ৰুথ, উবেদৰ পুত্ৰ যিছয়, যিছয়ৰ পুত্ৰ ডায়ুদ ৰজা, ডায়ুদৰ পুত্ৰ চলোমন, তেওঁৰ মাক আছিল উৰিয়াৰ ভাৰ্যা, চলোমনৰ পুত্ৰ ৰহবিয়াম, ৰহবিয়ামৰ পুত্ৰ অবিয়, অবিয়ৰ পুত্ৰ আছা, আছাৰ পুত্ৰ যিহুচাফত, যিহুচাফতৰ পুত্ৰ যোৰাম, যোৰামৰ পুত্ৰ উচিয়, উচিয়ৰ পুত্ৰ যুথম, যুথমৰ পুত্ৰ আছহ, আছবৰ পুত্ৰ হিছকিয়া, হিছকিয়াৰ পুত্ৰ মনচি, মনচিৰ পুত্ৰ আমোন, আমোনৰ পুত্ৰ যোছেয়া, যোছেয়াৰ পুত্ৰ জেখনিয়াৰ আৰু তেওঁৰ ভায়েকসকল। ইজৰাইল জাতিক বাবিল দেশলৈ বন্দী হিচাপে লৈ যোৱাৰ সময়ত এওঁলোক আছিল। বাবিল দেশলৈ নিয়াৰ পাছত জেখনিয়াৰ পুত্ৰ চন্তিয়েলৰ জন্ম হ'ল। চন্তিয়েলৰ পুত্ৰ জুৰবাবিল, জুৰবাবিলৰ পুত্ৰ আবিহুদ, আবিহুদৰ পুত্ৰ ইলিয়াকিম, ইলিয়াকিমৰ পুত্ৰ আছুৰ, আছুৰৰ পুত্ৰ চাদুক, চাদুকৰ পুত্ৰ আখিম, আখিমৰ পুত্ৰ ইলিহুদ, ইলিহুদৰ পুত্ৰ ইলিয়াছৰ, ইলিয়াছৰ পুত্ৰ মতন, মতনৰ পুত্ৰ জাকুব, জাকুবৰ পুত্ৰ যোছেফ, তেওঁ মৰিয়মৰ স্বামী আৰু এই মৰিয়মৰ গৰ্ভ যীশুৰ জন্ম হয়, যিজনক খ্ৰীষ্ট বোলা হয়। এইদৰে আব্ৰাহামৰ পৰা ডায়ুদলৈ মুঠ চৌধ পুৰুষ, ডায়ুদৰ পৰা বাবিল দেশলৈ বন্দী কৰি নিয়া পৰ্যন্ত মুঠ চৌধ পুৰুষ, পুনৰ বাবিললৈ বন্দী কৰি নিয়াৰ পাছৰ পৰা খ্ৰীষ্টলৈ মুঠ চৌধ পুৰুষ। যীশুৰ জন্ম। যীশুখ্ৰীষ্টৰ জন্মৰ এইদৰেই হৈছিল। যীশুৰ মাক মৰিয়মক যোছেফলৈ বাগদান কৰা হৈছিল, কিন্তু তেওঁলোক একেলগ হোৱাৰ পূৰ্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱা অনুভৱ কৰিলে। তেওঁৰ স্বামী যোছেফ এজন ধাৰ্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি গোপনে ত্যাগ কৰিবলৈ মন কৰিলে। কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক'লে, হে ডায়ুদৰ বংশৰ সন্তান যোছেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা, কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীশু থবা, কাৰণ তেওঁৱে নিজৰ লোকক তেওঁলোকৰ পাপসমূহৰ পৰা মুক্ত কৰিব। এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই বচন কোৱাইছিল সেয়া পূৰ্ণ হয়। চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁলোকে তেওঁৰ নাম ইমানুৱেল থব। এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। পাছত যোছেফে টোপনিৰ পৰা সাৰ পাই উঠি প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে। কিন্তু পুত্ৰ প্ৰসৱ নকৰা পৰ্যন্ত যোছেফে তেওঁৰে সৈতে সহবাস নকৰিলে। পাছত যোছেফে সেই সন্তানৰ নাম যীশু থলে।